পাচনীসকলৰ কৰ্ম ষোল্ল অধ্যায়। পৌল আৰু চিলৰ লগত তিমঠিয়। তাৰ পাছত পৌল ডৰ্বি আৰু লুস্ক্ৰা চহৰলৈ গ'ল, যাতে তিমঠিয় নামৰ এজন খ্ৰীষ্টীয় বিশ্ব আছিল। তিমঠিয়ৰ মাতৃ আছিল এগৰাকী ইহুদী খ্ৰীষ্টীয় বিশ্বাসিনী মহিলা আৰু পিতৃ গ্ৰীক লোক আছিল। লুস্ত্ৰা আৰু ইকনীয় চহৰৰ ভাইসকলে তিমঠিয়ক অতি প্ৰশংসা কৰিছিল। পৌলে যাত্ৰাত তিমঠিয়কো নিজৰ লগত লৈ যাবলৈ বিচাৰিলে আৰু সেয়ে তেওঁক চুন্নত কৰালে, কাৰণ সেই অঞ্চলবোৰত ইহুদী লোক আছিল আৰু তেওঁলোকে তিমঠিয়ৰ পিতৃ গ্ৰীক জাতিৰ বুলি জানিছিল। পাছত তেওঁলোক নগৰবোৰৰ মাজেদি যাওঁতে জেৰুচালেমত পাচনি আৰু পৰিচাৰকসকলে লিখি দিয়া নিৰ্দেশনাবোৰ পালন কৰিবলৈ মণ্ডলীবোৰক জনালে। এইদৰে মণ্ডলীবোৰ বিশ্বাসত দৃঢ় হৈ দিনে দিনে লেখত বৃদ্ধি পাবলৈ ধৰিলে। ইউৰোপত শুভবাৰ্তা প্ৰচাৰ। পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগীসকলক এছিয়া দেশত বাক্য প্ৰচাৰ কৰিবলৈ বাধা দিলে। তেতিয়া তেওঁলোক ফিৰুগিয়া আৰু গালাটিয়াৰ অঞ্চলবোৰৰ মাজেদি গ'ল আৰু মুছিয়াৰ সীমান্ত অঞ্চলত আহি তেওঁলোকে বিথুনীয়া গাঁৱলৈ যাবৰ বাবে চেষ্টা কৰিলে, কিন্তু প্ৰভু যীশুৰ আত্মাই তেওঁলোকক যাবলৈ নিদিলে। সেয়েহে তেওঁলোকে মুছিয়া পাৰ হৈ ত্ৰোৱা নগৰলৈ গুচি গ'ল। নিশা পৌলে এটা ৰখন দেখিলে যে এজন মাকিদনীয়া মানুহে থিয় হৈ তেওঁক মিনতি কৰি কৈছে, মাকিদনীয়ালৈ আহি আমাক সহায় কৰা। পৌলে এই দৰ্শন পোৱাৰ পাছত আমি শীঘ্ৰেই মাকিদনীয়ালৈ যাবৰ কাৰণে প্ৰস্তুত হ'লোঁ, কাৰণ আমি বুজি পালোঁ যে মাকিদনীয়া লোকসকলৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিবৰ বাবে ঈশ্বৰে আমাক মাতিছে। লুডিয়াৰ মন পৰিৱৰ্তন। পাছত ত্ৰোৱা এৰি আমি জাহাজেৰে পোনে পোনে চামথাকিলৈ গ'লোঁ আৰু পিছদিনা নিয়াপলি নগৰলৈ আহিলোঁ। তাৰ পৰা আমি মাকিদনীয়াৰ ফিলিপি নগৰলৈ গ'লোঁ। ফিলিপি নগৰখন সেই এলেকাৰ এখন উল্লেখনীয় নগৰ আৰু ই এক ৰোমান উপনিৱেশ। আমি এই নগৰত বহুত দিন থাকিলোঁ। বিশ্ৰামবাৰে আমি নগৰৰ দুৱাৰৰ বাহিৰেদি নদীৰ কাষলৈ গ'লোঁ। ভাবিছিলোঁ তাত নিশ্চয় প্ৰাৰ্থনা কৰিবৰ বাবে ঠাই আছে। তাতে যি মহিলাসকল আহি একেলগে মিলিত হৈছিল, পাছত আমি তেওঁলোকৰ কাষত বহি কথা ক'বলৈ ধৰিলোঁ। সেই মহিলাসকলৰ মাজত থুৰাটিয়া চহৰৰ ঈশ্বৰ উপাসনা কৰা দুলিয়া নামৰ এগৰাকী মহিলাও আছিল আৰু তেওঁ বেঙুনীয়া কাপোৰৰ ব্যৱহাৰ কৰিছিল। তেওঁ আমাৰ কথা শুনি আছিল। যাতে পৌলে যি কথা কৈ আছিল সেই কথা মন দি শুনিবলৈ প্ৰভুৱে লুডিয়াৰ হৃদয় মুকলি কৰিলে। তাতে লুডিয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম ল'লে আৰু আমাক অনুৰোধ কৰি ক'লে, যদিহে মোক আপোনালোকে প্ৰভুৰ বিশ্বাসকাৰিনী বুলি বিবেচনা কৰে তেনেহ'লে মোৰ ঘৰত আহি থাককহি। এইদৰে তেওঁ আমাক বৰকৈ জোৰ কৰিলে। ফিলিপিনগৰ পৌলৰ প্ৰচাৰ। বন্দীশালত পৌল আৰু চিল। এদিন আমি যেতিয়া প্ৰাৰ্থনাৰ ঠাইলৈ গৈ আছিলোঁ, তেতিয়া এক অহুচি আত্মাই লম্ভা এজনী অল্প বয়সীয়া ছোৱালী আমাৰ আগত আহি উপস্থিত হ'ল। অহুচি আত্মাৰ প্ৰভাৱত তাই ভৱিষ্যতৰ কথা ক'ব পাৰিছিল আৰু এনেদৰে তাই মালিকবোৰক বহু লাভৱান কৰিছিল। এই ছোৱালীজনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক'লে, এই মানুহবোৰ সৰ্বোপৰি ঈশ্বৰৰ দাস। এওঁলোকে পৰিত্ৰাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে। এইদৰে তাই ভালেমান দিনলৈকে কৈ আছিল। শেষত পৌলে বিৰক্ত হৈ পিছলৈ ঘূৰি সেই আত্মাক ক'লে, মই তোক যীশুখ্ৰীষ্টৰ নামত আজ্ঞা দিছোঁ, তাইৰ পৰা বাহিৰ ওলা। তেতিয়া লগে লগে সেয়া ভূতৰ আত্মা বাহিৰ ওলাই গ'ল। তাৰপাছত তাইৰ মালিকবোৰে যেতিয়া দেখিলে যে তেওঁলোকৰ লাভৰ আশা নোহোৱা হ'ল, তেতিয়া তেওঁলোকে পৌলৰ চিলক ধৰি চোচৰাই বজাৰলৈকে আনি শাসনকৰ্তাজনৰ ওচৰলৈ লৈ গ'ল। তাৰপাছত তেওঁলোকক শাসনকৰ্তাসকলৰ ওচৰলৈ নি ক'লে, এওঁলোক ইহুদী মানুহ আৰু আমাৰ লগত এওঁলোকে গণ্ডগোল আৰম্ভ কৰিছে। এওঁলোকে এনেবোৰ শিক্ষা দিছে যিবোৰ ৰোমান নাগৰিক হিচাপে গ্ৰহণ কৰা বা পালন কৰা আমাৰ কাৰণে নীতিবিৰুদ্ধ। তেতিয়া আন জনতাও একেলগে পৌল আৰু চিলৰ বিৰুদ্ধে থিয় হ'ল। শাসনকৰ্তাসকলে পৌল আৰু চিলৰ কাপোৰ ফালি সিহঁতক বেতেৰে কোবাবলৈ আদেশ দিলে। অতিকৈ মাৰধৰ কৰাৰ পাছত তেওঁলোকক বন্দীশালত সুমুৱাই থলে আৰু কাৰাগাৰৰ অধ্যক্ষক কৰা পহৰা দিবলৈ আদেশ দিলে। কাৰাগাৰৰ অধ্যক্ষই এই আদেশ পাই পৌল আৰু চিলক জেলৰ ভিতৰ কক্ষলৈ নি কাঠৰ বেৰীত তেওঁলোকৰ ভৰি আবদ্ধ কৰি বান্ধি থলে। তেতিয়া প্ৰায় মাজনিশা পৌল আৰু চিলে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰি স্তুতি গীত গাই আছিল। আন কয়দীসকলেও তেওঁলোকে গোৱা স্তুতি গীত শুনি আছিল। এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ'ল আৰু বন্দীশালৰ ভেটি পৰ্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দীসকলৰ শিকলিৰ বান্ধবোৰ খোল খাই গ'ল। কাৰাগাৰৰ অধ্যক্ষই টোপনিৰ পৰা সাৰ পাই কাৰাগাৰৰ দুৱাৰবোৰ মুকলি দেখি নিজৰ তৰোৱাল উলিয়াই আত্মঘাতী হ'বলৈ বিচাৰিলে, কিন্তু তেওঁ ভাবিলে যে কয়দীবোৰ পলাই গ'ল। কিন্তু পৌলে চিঞৰি বৰ মাতেৰে ক'লে, নিজৰ ক্ষতি নকৰিব, আমি সকলো ইয়াতে আছোঁ। তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ'ল আৰু ভয়তে কঁপি পৌল আৰু চিলৰ আগত উবুৰি খাই পৰিল। তেওঁলোকক বাহিৰলৈ আনি সুধিলে, মহাশয়সকল, পৰিত্ৰাণ পাবলৈ হ'লে মই কি কৰিব লাগিব? তেওঁলোকে ক'লে, প্ৰভু যীশুত বিশ্বাস কৰক। তেতিয়া আপুনি আৰু আপোনাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ লাভ কৰিব। তেওঁলোকে তাৰ পাছত কাৰাগাৰৰ অধ্যক্ষৰ লগতে তেওঁ ঘৰৰ সকলোকে প্ৰভুৰ বাক্য ক'লে। কাৰাগাৰৰ অধ্যক্ষই সেই নিশাই পৌল আৰু চিলক লৈ গৈ তেওঁলোকৰ আঘাতৰ ঠাইবোৰ ধুই দিলে আৰু তেওঁ সপৰিয়ালে তেতিয়াই বাপ্তিস্ম গ্ৰহণ কৰিলে। তেওঁ পৌল আৰু চিলক নিজৰ ঘৰলৈ আনি খাবলৈ দিলে আৰু পৰিয়ালৰ আটাৰে ঈশ্বৰত বিশ্বাস কৰাত তেওঁ সমস্ত পৰিয়ালৰ সৈতে অতিশয় আনন্দ কৰিলে। পিছদিনা পুৱা শাসনকৰ্তাসকলে পৰিয়ালসকললৈ এই বাৰ্তা দি পঠিয়ালে, সেই মানুহকেইজনক এৰি দিয়া। কাৰাগাৰৰ অধিকাৰী সেই কথা পৌলক জনাই ক'লে, শাসনকৰ্তাসকলে আপোনালোকক এৰি দিবৰ কাৰণে আমাৰ ওচৰলৈ বাৰ্তা পঠাইছে, গতিকে আপোনালোক এতিয়া ওলাই আহক আৰু শান্তিৰে গুচি যাওক। কিন্তু পৌলে তেওঁলোকক ক'লে, আমি ৰোমান নাগৰিক, আমাক বিনা বিচাৰেৰে ৰাইজৰ আগত কোবাই কাৰাবন্দী কৰি থলে। এতিয়া তেওঁলোকে আমাক গোপনে এৰি দিব বিচাৰিছে নেকি? এইটো হ'ব নোৱাৰে। তেওঁলোক নিজে ইয়ালৈ আহি আমাক বাহিৰলৈ উলিয়াই নিব লাগিব। পৰিয়ালসকলে শাসনকৰ্তাসকলৰ ওচৰলৈ গৈ এই সংবাদ দিলে। তেতিয়া এই সংবাদ পাই তেওঁলোকে পৌল আৰু চিলক ৰোমান লোক বুলি জানিলে আৰু তেওঁলোকে ভয় খালে। পাছত শাসনকৰ্তাসকল আহি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিলে আৰু বন্দীশালৰ পৰা বাহিৰলৈ আনি নগৰ এলি যাবলৈ তেওঁলোকক অনুৰোধ কৰিলে। পৌল আৰু চিল কাৰাগাৰৰ পৰা ওলাই লুডিয়াৰ ঘৰলৈ গ'ল। তাতে তেওঁলোক গৈ ভাইসকলৰ লগত দেখা হ'ল আৰু তেওঁলোকক উৎসাহ উদ্দীপনা দিলে। তাৰ পাছত পৌল আৰু চিলে নগৰ এৰি গুচি গ'ল।